Good morning. Itu Agashwani Kohima. Pujulaga khobor puri asi himkong longla. International Day Against Drug Abuse and Illicit Trafficking to aji pura duniya di manaise. Idu din manaba international samaj se drug abuse pra azad kuri dibali goal do kamiyab nimiti godam aru mil milap takut kuri dibale ase. Idu sal laka theme Breaking the Chains Prevention Treatment and Recovery for All hisab rakhi ase. Ekta message de Prime Minister Narendra Modi pra Narcotics Control Bureau NCB pra lokoti Nasha Mukt Bharat Bhakwaratu June 12 tarik pra ajidak mania karni bi badhai It is say, John 2025 Takti, 15.78 crore Manokanto, Nasha Mukt Bharat Abhiyan NMBA activities per sensitized Kurigina, 5.26 crore Naujuan Aro 3.31 crore Mahila Kandilagina Rakya se. Union Minister Amit Chabra Ekta Kitab, The Emergency Diaries, Years That Forced a Leader to Naidali Di Jagali release Kuritise. Kitabra, Prime Minister Narendra Modi Jonto Ekta Jawan RSS Pracharak Thagigena Emergency Khilap Larai Kurisi, Talaka Takot Kam Khan Laga Janibuli Babo. Even Somebody, Union Home Minister Ba, Luktandra Zendabat Yatra Du Suru Kuritise. Yatrabra, Deshpura Di Jagana, Constitutional Values or Emergency Ba, Lessons Hikia Khan লগা জানানি পঢ়াই দিবলৈ ভাৱনা আছে উগিশন্তি কোঠাগুৰে শ্ৰী শাহৰ ইমাৰজেন্সি সময়ৰ মানুহকান বা বিশি বিয়া হিংসা আৰু শাতানি কাম পালগা দুখখন জনাই দি আছে তাৰ পৰা কৈছে কি চপৰা ইমাৰজেন্সি লগা অৱস্থাটো ইয়াত কৰি ৰাখিব লাগে এনেকা হলে ইটো নিচিনা কেতিয়াবি দুবাৰা নহব
আৰু এই দিন ইছলিয়ে ইয়াদ ৰখনা জৰুৰী হে কি ভৱিষ্যত মে কবি ভি কোই ভি ব্যক্তি তানাশাহী সোচ কো इस देश के संविधान पर थोप न दे इसलिए बहुत जरूरी है दिन को याद रखा
नागालैंड चीफ मिनिस्टर डॉक्टर निपियोरियोब्रा एम्बेसडर ऑफ थाईलैंड टू इंडिया चावनार्ड थंगसंपांत और एम्बेसडर ऑफ जापान टू इंडिया उन्नो केची लगत नई दिल्ली दी जागली लोकरिसे एम्बेसडर्स लोगोदी अलग अलग मीटिंग रखे डॉक्टर रियोब्रा थाई एम्बेसडर लोगोदी नागालैंड और थाईलैंड माचुदी जुड़ी तो ताकुट कुरिकना बायलेटरल रिलेशन सुथाई दिवली कारण कुठा करिसे चीफ मिनिस्टर और जापानीज एम्बेसडर ब्रा जुड़ी ताकुट कुरिकना इकी भावना थगियाकन आगे लई जावली कमिटमेंट दी वापस राखिसे নতুন নাম রাখিয়া চুমুকুটিমা ডিস্ট্রিক্ট ভিলেজ কাউন্সিল এসোসিয়েশন যোন লোকদি আগতে চুমুকুটিমা এরিয়া ভিলেজ চেয়ারম্যান এসোসিয়েশন বলে পাইছেন থাকিছে ইটোবরা ইনার লাইন পারমিট ILB রিজিম কারাপরা লাগাই দিবলে স্টেট সরকার লাগা প্রপোজাল দি পুরা মোদা পড়াই দিছে 56 ভিলেজ কাউন্সিলস রিপ্রেজেন্ট করিয়া এসোসিয়েশন বা সরকার লোকদি হাইব্রিড ILB সিস্টেম এডপ্ট করে কিনে অনলাইন আর অফলাইন দি বানাই কিনে বেশি গ্যারান্টিওর ফ্রেন্ডলি বানাই দিবলে অনুরোধ করেছে ইটোবরা এটা থাকা ILPs kan agricultural laborers karne 90 days takya bra ek sal di uthai di bali koise sarkar ba fifth amendment rules 2025 pra nag customary laws kan bachai rakhi bali mehnat kuria di bi badhai di kana councils pra nagaland bar association ba chinta bhavana uthai di ati zaruri hisab sabali aro district customary courts chalai kana appoint kuria di niyam kan safa kuri rakhi bali koise tai kan ba idu kam kuri bali retired dobeshis aro renowned gps kan appoint kuri বুলি ৰিকমেণ্ড কৰিছে দুচৰত দুৰ্কাৰ মাংদি VTB ছেক্ৰেটাৰী এছ'চিয়েচন খান নাচু লাই কিনা ওৱান গভৰ্ণমেণ্ট ওৱান টেক্স কল লগাই দিবলৈ আৰু চিজ ফায়াৰ গ্ৰাউণ্ড ৰুলছ ৱাপাছ চাই যাবলৈ লগত দুৰ্কাৰ ডিষ্ট্ৰিক্ট অফিচিয়েলছ খান প্ৰজেক্ট অফিচাৰ ডিষ্ট্ৰিক্ট এডুকেশ্যন অফিচাৰ খান পষ্টিং কৰিবলৈ আৰু ডিষ্ট্ৰিক্ট ছেচনছ জাজ পষ্ট বনাবলৈ ইয়ানে ক্ৰিয়েট কৰি দিবলৈ আৰু ভাল গভৰ্ণেন্স আৰু ন্যায় দিয়াটো ভাল কৰি দিবলৈ কাৰণে মিলাই কিনে মাঙিছে নাগালেণ্ড লগা শ্বেডুল ট্ৰাইব ষ্টুডেণ্টছ কাৰণে CSS পষ্ট মেট্ৰিক্স স্কলাৰশ্বিপ আৰু একাডেমিক ছেচন 2025-26 কাৰণে ষ্টেট মেৰিট আৰু ৰিচাৰ্চ স্কলাৰশ্বিপ কাৰণে ৰেজিষ্ট্ৰেশ্যন কাম 2 July 7 তাৰিখ পৰা শুৰু কৰিব September 30 তাৰিখ তাক জাৰি ৰাখিবলৈ আছে ডিপাৰ্টমেণ্ট অফ হায়াৰ এডুকেশ্যন বা চব এডুকেশ্যন ইনষ্টিটিউচনছ আৰু ষ্টুডেণ্টছ লগত ST ষ্টুডেণ্টছ কাৰণে CSS পষ্ট মেট্ৰিক স্কলাৰশ্বিপটো নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল দি scholarship.gov.in পৰা কৰিবলৈ আৰু ষ্টেট মেৰিট আৰু ৰিচাৰ্চ স্কলাৰশ্বিপ টু কমাণ্ড স্কলাৰশ্বিপ পৰ্টেল পৰা scholarship.nagaland.gov.in পৰা কৰিবলৈ জনাই দিছে আমি খান পৰা এতিয়া একটা ৰিপৰ্ট শুনিবলৈ পাব
হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট পৰা জনাইছে ইনষ্টিটিউট লেভেলটো October 31 তকে খতম হ'ব লাগে এইটো লগত ডিফেক্টিভ এপ্লিকেশ্যনছটো ষ্টুডেণ্টছ আৰু ইনষ্টিটিউচনছ পৰা November 15 তকে কাৰেকশ্যন কৰি দিব লাগে ষ্টেট পৰা ফাইনেল ভেৰিফিকেশ্যনটো November 30 তকে খতম হ'বলৈ লাগে কোনো আকাশবাণী নিউজ কৰিম
আর সেন্ট্রাল বোর্ড অফ সেকেন্ডারি এডুকেশন সিবিএসই বা যা কালি জানাই দিছে কি ক্লাস টেন বোর্ড এক্সামস আহিয়া সালবাদ দুইটা টার্মস দিয়ে রাখবলে আছে। নতুন ফ্রেমওয়ার্ক হিসাবটি শুরু দিয়ে এক্সামিনেশন ফেব্রুয়ারি দিয়ে রাখব, যন্ত্র সব স্টুডেন্টস কারণে কম্পালসরি হবলে আছে। এই পাশে এক্সামিনেশন মে দিয়ে রাখিয়াদো স্টুডেন্টস জনখানি নিজের পারফরমেন্স ভাল করে দিবল ইচ্ছা আছে তাই খান কারণে অপশনাল হব। সব পাস স্টুডেন্ট সায়েন্স ম্যাথমেটিক্স সোশ্যাল সায়েন্স আর ল্যাঙ্গুয়েজেস তিনটা সাবজেক্টে পারফরমেন্স খান ভাল করে দিবল পারিব। এই দুইটা ফেজ কারণে রিজাল্টসও এপ্রিল আর জুন দিয়ে জানাই দিবলে আছে। আর এটির আজি ফুজুর লগা খবর ইমান শেষ করে আছি, শুনিয়ে থাকবি আজি সাম 7:10 নাগামিজ খবর শুনবলে পাব।